বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা শ্ৰী পি ৰাধাকৃষ্ণনে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰী পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নেপালৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কালি প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা বাণিজ্যিক বাধাসমূহ দূৰ কৰিবলৈ উভয় দেশে আলোচনা অব্যাহত ৰাখিব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি আয়োজক সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। চি পি ৰাধাকৃষ্ণন দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱাটো জাতীয়তাবাদী মতাদৰ্শৰ বিজয় হিচাপে পৰিগণিত হৈছে। তেওঁ 2047 চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলিও প্ৰতিশ্ৰুতিবদ্ধ হয়। উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত 152 ভোটৰ ব্যৱধানত শ্ৰীৰাধাকৃষ্ণন জয়ী হৈছে। তেওঁ 452 ভোট লাভ কৰাৰ বিপৰীতে বি সুদৰ্শন ৰেড্ডীয়ে 300 ভোট লাভ কৰিছে। ফলাফল ঘোষণাৰ পাছত প্ৰথমটো ৰাজহুৱা ভাষণত বিৰোধী মিত্ৰজোঁটে কয় যে এয়া হৈছে মতাদৰ্শৰ যুঁজ আৰু ইয়াত জাতীয়তাবাদী মতাদৰ্শ বিজয়ী হৈছে। শ্ৰীৰাধাকৃষ্ণনে কয় যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ জয়। 2047 চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে একেলগে কাম কৰিবলৈও তেওঁ আহ্বান জনায়। দেশৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে গণতন্ত্ৰত শাসক আৰু বিৰোধী দুয়োটা দলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰ এছ এছ আৰু বিজেপিৰ আদৰ্শত দৃঢ়ভাৱে বিশ্বাসী শ্ৰীৰাধাকৃষ্ণন ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰে পুষ্ট। তামিলনাডুৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ হিচাপে শ্ৰীৰাধাকৃষ্ণনৰ বিজয় শাসকীয় মিত্ৰজোঁটৰ বাবে অতি গুৰুত্বপূৰ্ণ। তামিলনাডুৰ পৰা উপৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা তেওঁ হৈছে তৃতীয়গৰাকী ব্যক্তি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰীৰাধাকৃষ্ণনক অভিনন্দন জ্ঞাপন কৰে। ভৱিষ্যতে দেশৰ বাবে কাম কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীৰাধাকৃষ্ণনক শুভেচ্ছাও জনায়। এই নিৰ্বাচনত পৰাজিত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে কয় যে অতি বিনম্ৰভাৱে তেওঁ এই ফলাফল গ্ৰহণ কৰিছে। তেওঁ লগতে শ্ৰীৰাধাকৃষ্ণনক নতুন যাত্ৰাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি উপৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা শ্ৰী শ্ৰী পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সাক্ষাৎকালত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা, টি ডি পিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু, জে ডি ইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ নেতা শ্ৰীকান্ত সিন্ধে আৰু টি এম চিৰ এমৰ নেতা জি কে ভাসানো উপস্থিত থাকে। নেপালৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীমোদীয়ে নেপালৰ সাম্প্ৰতিক হিংসাজৰ্জৰ পৰিস্থিতিক হৃদয় বিদাৰক হিচাপে আখ্যা দিয়ে। দেশখনত যুৱক যুৱতীসকলে প্ৰাণ হেৰুওৱা সন্দৰ্ভত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ সুস্থিৰতা, শান্তি আৰু সমৃদ্ধিহে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ দেশখনক জনসাধাৰণক শান্তিৰ হকে আগুৱাই আহিবলৈও আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ অঞ্চল বিশেষে ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে পৰৱৰ্তী 4-5 দিনলৈ পূব আৰু দক্ষিণ ভাৰতত মুষলধাৰ বৰষুণৰ আগজাননী দিছে। আজি পশ্চিমবংগৰ উপ হিমালয় অংশ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিয়া হৈছে। ইপিনে মধ্যপ্ৰদেশৰ পূব অঞ্চলত আজি আৰু ছত্তীশগড়, বিহাৰ আৰু উৰিষ্যাত অহা 3-4 দিন পৰ্যন্ত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলিও বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ ভাৰতৰ তামিলনাডু, কেৰালা, মাহে, কৰ্ণাটকৰ দক্ষিণ আভ্যন্তৰীণ অংশ, উত্তৰ প্ৰদেশৰ উপকূল অঞ্চল, ইয়ানাম আৰু তেলেংগানাত কাইলৈ পৰ্যন্ত বৰষুণ থাকিব বুলি বিভাগে আগলি বতৰা দিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা বাণিজ্যিক বাধাসমূহ দূৰ কৰিবলৈ উভয় দেশে আলোচনা অব্যাহত ৰাখিব। পৰৱৰ্তী সপ্তাহ কেইটামানৰ ভিতৰতে অতি ভাল বন্ধু তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবলৈ আগ্ৰহী বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথ ছচিয়েলৰ এটা পোষ্টত উল্লেখ কৰে। দুয়োখন মহান দেশৰ বাবে এটা সফল সিদ্ধান্তত উপনীত হোৱাত কোনো অসুবিধা নহ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত অতিৰিক্ত 25% জৰিমনাসহ ভাৰতীয় সামগ্ৰীৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ কেইসপ্তাহমানৰ ভিতৰতে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰী ট্ৰাম্পে উভয় দেশৰ সম্পৰ্কক অতি বিশেষ সম্পৰ্ক বুলি অভিহিত কৰি তেওঁৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ সম্পৰ্কক সদায় থাকিব বুলি দৃঢ়ভাৱে উল্লেখ কৰে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক সন্দৰ্ভত চিন্তা কৰিবলগীয়া একো নাই বুলিও তেওঁ মন্তব্য কৰে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ আৱেগ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰভাৱে শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাত্মক আৰু গোলকীয় কৌশলগত সহযোগিতাৰ সম্পৰ্কক আগশাৰীৰ সম্পৰ্ক বুলি উল্লেখ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই বিদায়ী প্ৰতিৰক্ষা মন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্ণক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিছে। দেশখনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ফ্ৰান্সোৱা বাইৰুৱে সংসদৰ আস্থাভোটত পৰাজিত হৈ দায়িত্বভাৰ এৰিব লগা হোৱাৰ এদিন পাছতে লেকৰ্ণক নতুনকৈ দায়িত্ব দিয়া হয়। বাইৰু মাত্ৰ 9 মাহে প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকে। লেকৰ্ণ হ'ল বিগত 2 বছৰত দেশখনৰ 5ম প্ৰধানমন্ত্ৰী। ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ সময়ছোৱাত ফ্ৰান্সক দিয়া নেতৃত্বৰ লেকৰ্ণই শেহতীয়া 3টা বছৰ দেশখনৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। দেশখনৰ পৰৱৰ্তী বাজেট প্ৰস্তুত কৰাৰ বাবে নৱনিযুক্ত প্ৰধানমন্ত্ৰীক দেশখনৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰাৰ দায়িত্ব দিয়া হৈছে বুলি ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত উল্লেখ কৰা হৈছে। আবুধাবিত অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত যোৱা নিশা আফগানিস্তানে হংকঙক 94 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 188 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লাহ অতলে 93 ৰাণ কৰে। আজমতুল্লাহ উমৰজাইয়ে 20টা বলত অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানৰ হৈ আটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 94 ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ বাবৰ হায়াতে সৰ্বাধিক 39 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰণ কৰা গ্ৰুপ বিত শ্ৰীলংকা আৰু বাংলাদেশো আছে। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দল দুটাই এই পৰ্যায়ৰ পৰা ছুপাৰ ফ'ৰ পৰ্যায়ত স্থান নিশ্চিত কৰিব। ইপিনে ভাৰতে আজি আয়োজক সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব। গ্ৰুপ এৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ভাৰতৰ নিখাত জাৰিন আৰু মীনাক্ষীয়ে লিভাৰপুলত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাতে জাপানৰ য়ুমা নিশিনাকাক 5-0 ফলাফলত পৰাস্ত কৰে।
মই লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা। খানাপাৰাত সুধা কণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত অহা 13 ছেপ্টেম্বৰত মুখ্য অতিথিৰ ৰূপেৰে শোভাবৰ্ধন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে উপস্থিত থাকিব মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। উপৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা শ্ৰী চি পি ৰাধাকৃষ্ণনে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নেপালৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কালি প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা বাণিজ্যিক বাধাসমূহ দূৰ কৰিবলৈ উভয় দেশে আলোচনা অব্যাহত ৰাখিব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি আয়োজক সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55